আদি পুস্তক আঠ অধ্যায়। জলপ্লাৱনৰ পাছত ঈশ্বৰে নূহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সোঁৱৰিলে। তেওঁ পৃথিৱীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে। ভূগৰ্ভস্থৰ জলৰ ভুমুকবোৰ আৰু আকাশৰ খিৰিকীবোৰ বন্ধ হৈ গ'ল। আকাশৰ পৰা বৰষুণ পৰিবলৈ এৰিলে। পৃথিৱীৰ ওপৰৰ পানী ক্ৰমান্বয়ে কমিবলৈ ধৰিলে আৰু 150 দিনৰ মূৰত পানী অনেক কমিল। সেই বছৰৰ সপ্তম মাহৰ 17 দিনৰ দিনা জাহাজখন অৰাৰত পৰ্বত শ্ৰেণীৰ ওপৰত গৈ লাগি ৰ'ল। তাৰ পাছতো পানী ক্ৰমে কমি কমি গৈ থাকিল আৰু 10ম মাহৰ প্ৰথম দিনা পৰ্বত শ্ৰেণীৰ টিংবোৰ দেখা গ'ল। তাৰ পাছত 40 দিন পাৰ হোৱাত নুহে নিজে সজা জাহাজৰ খিৰিকীখন মেলিলে। তেওঁ এটি ধোঁৱা কাউৰী বাহিৰলৈ উৰুৱাই পঠালে। পৃথিৱীৰ পৰা পানী নুশুকোৱা পৰ্যন্ত কাউৰীজনীয়ে অহা যোৱা কৰি উৰি ফুৰিছিল। তাৰ পাছত পৃথিৱীৰ পৰা পানী শুকালনে নাই তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উৰুৱাই পঠালে। কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থবলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নুহৰ ওচৰলৈ উভতি আহিল। তেতিয়া নুহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে। তাৰ পাছত তেওঁ আৰু 7 দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক জাহাজৰ পৰা উৰুৱাই পঠালে। সন্ধ্যা সময়ত কপৌজনী নুহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্ৰ ছিঙি অনা জীত গছৰ নতুন পাত এখিলা আছিল। তেতিয়া নুহে বুজি পালে যে পৃথিৱীৰ ওপৰৰ পৰা পানী কমি গৈছে। নুহে আৰু 7 দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক উৰুৱাই পঠালে। কিন্তু এইবাৰ তাই আৰু তেওঁৰ ওচৰলৈ পুনৰ উভতি নাহিল। নুহৰ বয়স তেতিয়া 601 বছৰ। সেই বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰে পৰা পৃথিৱী পানী শুকাবলৈ ধৰিলে। তেতিয়া নুহে জাহাজৰ দুৱাৰখন মেলি বাহিৰলৈ চাই দেখিলে যে ভূমিৰ ওপৰত পানী শুকাই গৈছে। দ্বিতীয় মাহৰ 27 দিনৰ ভিতৰত পৃথিৱী একেবাৰে শুকাই গ'ল। তেতিয়া ঈশ্বৰে নুহক ক'লে, তুমি তোমাৰ ভাৰ্যা পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ জাহাজৰ পৰা ওলাই যোৱা। তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰক আদি কৰি সকলো জীৱিত প্ৰাণীকে জাহাজৰ পৰা উলিয়াই আনা। সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহু বংশ হৈ সংখ্যাত বাঢ়ি যাওক। তেতিয়া নুহে তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰ আৰু বোৱাৰীসকলৰ সৈতে জাহাজৰ বাহিৰলৈ ওলাই আহিল। পৃথিৱীত ঘূৰি ফুৰা সকলো জীৱিত প্ৰাণী, সকলো বগাই ফুৰা জীৱ, পশু পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল। প্ৰথম হোম বলি উৎসৰ্গ আৰু কৰা। তাৰ পাছত নুহে যিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। তেওঁ কিছুমান হুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম বলি উৎসৰ্গ কৰিলে। জিহুৱাই সেই হোম বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনতে ক'লে, সৰুকালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা, কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও হাও নিদিওঁ। সেয়ে মই যিদৰে কৰিলোঁ পুনৰাই সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ। যিমান দিনলৈকে এই পৃথিৱী থাকিব সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব। সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।